قل للذين كفروا إن ينتهوا يغفر لهم ما قد سلف وإن يعودوا فقد مضت سنة الأولين.
যিসকলে কুফৰি কৰিছে সিহঁতক কোৱা, যদি সিহঁতে কুফৰি পৰিহাৰ কৰে তেন্তে অতীতত যি পাপ হৈছে সেয়া আল্লাহে ক্ষমা কৰিব, কিন্তু যদি সিহঁতে অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পূৰ্ববৰ্তীসকলৰ ৰীতিটো জানাই সিহঁতৰ কি পৰিণত হৈছিল